Iya, akak bani. বাতৰি কৈছো অংকুজ্যোতি শৰ্মাই আৰু মোৰ সৈতে আছে দুবৰী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুৱনেশ্বৰত প্ৰৱাসী ভাৰতীয় দিৱসৰ অষ্টাদশ অভিৱৰ্তন আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইছৰোৰ স্পেডেক অভিযানৰ অধীনত পৃথিৱীৰ নিম্ন কক্ষভূতত প্ৰদক্ষিণ কৰি থকা ইয়াৰ কৃত্ৰিম উপগ্ৰহ দুটা ব্যৱহাৰ কৰি মহাকাশযান সংযুক্ত কৰাৰ সম্পৰীক্ষা পুনৰ স্থগিত ৰাখিছে। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত কালি বৈকুণ্ঠ একাদশী দৰ্শনৰ টোকেন কাউণ্টাৰত হোৱা হেঁচা ঠেলাৰ ঘটনাত 6 লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 40 আহত হয়। প্ৰবীণ অভিনেত্ৰী জ্ঞানতা কাকতিৰ যোৱা নিশা শ্বিলঙত দেহাৱসান ঘটে আৰু ভাৰতৰ এইচ এছ প্ৰণয় আৰু মালবিকা বঞ্চৰে মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ জনতা মৈদানত প্ৰৱাসী ভাৰতীয় দিৱসৰ অষ্টাদশ অভিৱৰ্তন আনুষ্ঠানিকভাৱে মুকলি কৰিব। শ্ৰীমোদী কালি বিয়লি ভুৱনেশ্বৰত উপস্থিত হয়। উৰিষ্যাৰ ৰাজ্যপাল হৰিবাবু কম্বম্বতী, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝী আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁক বিমানবন্দৰত আদৰণি জনায়। ভুৱনেশ্বৰত কালিৰে পৰা কেন্দ্ৰীয় চৰকাৰে উৰিষ্যা চৰকাৰৰ সহযোগত প্ৰৱাসী ভাৰতীয় দিৱসৰ অষ্টাদশ অভিৱৰ্তন আয়োজন কৰিছে। কাইলৈ এই অভিৱৰ্তনৰ সামৰণি পৰিব। এই অনুষ্ঠানে প্ৰৱাসী ভাৰতীয়সকলক পৰস্পৰৰ সৈতে সংযুক্ত হোৱাৰ এখন মঞ্চ প্ৰদান কৰে। 50 অধিক দেশৰ প্ৰতিনিধিয়ে বিকশিত ভাৰতলৈ প্ৰৱাসীসকলৰ অৱদান বিষয়বস্তুৰে আয়োজিত এই অভিৱৰ্তনত ভাগ লোৱাৰ বাবে নাম পঞ্জীয়ন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু এই অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি বিয়লি ভুৱনেশ্বৰত উপস্থিত হ'ব। শ্ৰীমতী মুৰ্মুৱে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ স্বীকৃতিস্বৰূপে একাংশ প্ৰৱাসী ভাৰতীয়ক প্ৰৱাসী ভাৰতীয় সন্মান প্ৰদান কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই স্পেডেক অভিযানৰ অধীনত পৃথিৱীৰ নিম্ন কক্ষপথত প্ৰদক্ষিণ কৰি থকা ইয়াৰ কৃত্ৰিম উপগ্ৰহ দুটা ব্যৱহাৰ কৰি মহাকাশযান সংযুক্ত কৰাৰ সম্পৰীক্ষা পুনৰ স্থগিত ৰাখিছে। মহাকাশ গৱেষণা সংস্থাটোৱে উপগ্ৰহ দুটাৰ মাজত অত্যাধিক অপ্ৰবাহৰ বাবে এই পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত হোৱা বুলি প্ৰকাশ কৰিছে। ইছৰোই উপগ্ৰহ দুটাৰ মাজৰ ব্যৱধান 225 মিটাৰলৈ হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ সময়ত এই অপ্ৰবাহৰ বিষয়ে জানিব পাৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই পূৰ্বতে 7 আৰু পাছত আজি উপগ্ৰহ দুটা ব্যৱহাৰ কৰি মহাকাশযান সংযুক্ত কৰাৰ এই সম্পৰীক্ষা সম্পন্ন কৰাৰ কথা আছিল। গৱেষণা সংস্থাটোৱে শীঘ্ৰেই এই পৰীক্ষাৰ নতুন দিনবাৰ ঘোষণা কৰিব। চেজাৰ নামেৰে জনাজাত SDX-01 আৰু টাৰ্গেট নামেৰে জনাজাত SDX-02 নামৰ কৃত্ৰিম উপগ্ৰহ দুটা নিৰাপদে আছে আৰু স্বাভাৱিকভাৱে কাম কৰি আছে। ইছৰোই 30 ডিচেম্বৰত PSLV-C16 উৎক্ষেপণযানেৰে এই উপগ্ৰহ দুটাক নিৰ্ধাৰিত কক্ষপথত সফলতাৰে স্থাপন কৰিছিল। 220 কিলোগ্ৰাম ওজনৰ এই কৃত্ৰিম উপগ্ৰহ দুটা পৃথিৱীৰ 475 কিলোমিটাৰ উচ্চতাত প্ৰদক্ষিণ কৰি আছে। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত বৈকুণ্ঠ একাদশী দৰ্শনৰ টোকেন কাউণ্টাৰত কালি হোৱা হেঁচা ঠেলাৰ ঘটনাত 6 লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 40 আহত হয়। বৈকুণ্ঠ একাদশী দৰ্শন অতি পবিত্ৰ বুলি গণ্য কৰা হয়। তিৰুমলা তিৰুপতি দেৱস্থানমে কাইলৈৰ পৰা 12 জানুৱাৰীলৈ হ'বলগীয়া বৈকুণ্ঠ একাদশী দৰ্শনৰ টোকেন জাৰি কৰাৰ বাবে তিৰুপতিৰ 3টা পৃথক পৃথক স্থানত 94টা কাউণ্টাৰ স্থাপন কৰিছে। ৰামনাইডু বিদ্যালয়ৰ সমীপত স্থাপন কৰা কাউণ্টাৰত টোকেন লাভৰ বাবে হোৱা হেঁচা ঠেলা ঘটনাত এই লোককেইজন হতাহত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়সকললৈ সমবেদনা প্ৰকাশ কৰিছে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে প্ৰভাৱিত লোকসকলক সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে। তিৰুমলা তিৰুপতি দেৱস্থানমৰ অধ্যক্ষ বিআৰ নাইডুৱে কৈছে যে মুখ্যমন্ত্ৰীয়ে টেলিকনফাৰেন্স মাধ্যমৰ পৰিস্থিতিৰ পৰ্যালোচনা চলাইছে আৰু তেওঁ আজি তিৰুপতি পৰিদৰ্শন কৰিব। অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবে জিলা বিষয়াসকলৰ সৈতে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। কংগ্ৰেছ সাংসদ তথা লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়েও তিৰুপতিৰ হেঁচা ঠেলাৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যম একযোগে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। তেওঁ লগতে দলৰ নেতা কৰ্মীসকলক এই জটিল সময়ত সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু কেন্দ্ৰীয় বাজেট দাখিললৈ চাই বিভিন্ন বিষয় লৈ আলোচনা কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচৌহানে কয় যে তেওঁলোকে কৃষি, গ্ৰামোন্নয়ন, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান আৰু ভূ সম্পদকে ধৰি বাজেটৰ 4টা শিতানক লৈ আলোচনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰিখনক দুবৰি কাশ্যপৰ পৰা।
প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিৰ যোৱা নিশা শ্বিলঙত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 94 বছৰ। 1948 চনত পাৰ্ঘাত ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত অভিনয়ৰ জীৱন আৰম্ভ কৰা জ্ঞানদা কাকতিয়ে অসমীয়াৰ লগতে বঙালী ছবিতো অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত পিয়লি ফুকন, পুবেৰুণ, সৰাপাত, লক্ষ্মী, ৰঙা পুলিচ, চাকনয়া, পুৱতি নিশাৰ সপোন, অপৰ মহলা, শেষ পিছাৰ, প্ৰিয়জন আৰু ৰাগ বিৰাগ অন্যতম। 1996 চনৰ ৰাগ বিৰাগ তেওঁৰ অন্যতম ছবি আছিল। জ্ঞানদা কাকতিয়ে পুবেৰুণ ছবিৰ বাবে বৰ্ণিল চলচ্চিত্ৰ মহোৎসৱক দেশত প্ৰতিনিধিত্ব কৰিছিল। তেওঁ 2002 চনত কলাগুৰু বিষ্ণুৰভা বঁটা লাভ কৰিছিল। অনাতাঁৰ কেন্দ্ৰৰ গায়িকাৰূপে প্ৰতিষ্ঠা লাভ কৰা জ্ঞানদা কাকতিয়ে দুখনমান গ্ৰামোফোন ৰেকৰ্ডতো গান গাইছিল। শ্বিলঙৰ বাসিন্দা জ্ঞানদা কাকতি দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে জম্মু আৰু শ্ৰীনগৰ ৰেল লাইন সংযোগৰ কাম সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই সাফল্যক ভাৰতৰ ৰেলৱেৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত বুলি প্ৰশংসা কৰে। কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী মুৰলীধৰ মহলে কয় যে প্ৰয়াগৰাজ বিমান বন্দৰৰ নতুন টাৰ্মিনেল অহা 15 জানুৱাৰীৰ পৰা কাৰ্যক্ষম হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰয়াগৰাজ বিমান বন্দৰ পৰিদৰ্শন আৰু বিষয়াসকলৰ সৈতে হোৱা এখন বৈঠকৰ পাছত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বিমানখনৰ নিশা অৱতৰণৰ সংখ্যা বৃদ্ধি কৰা হ'ব আৰু প্ৰয়োজন হলে যাত্ৰীসকলৰ সুবিধাৰ্থে বিমান সংখ্যাও বৃদ্ধি কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনোৱা মতে মহাকুম্ভলৈ অহা ভক্তসকলে যাতে বিমান বন্দৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিষয়াসকলক বিশেষ গুৰুত্ব দিব নিৰ্দেশ দিয়া হৈছে। প্ৰয়াগৰাজ ভ্ৰমণৰ সময়তে মন্ত্ৰীগৰাকীয়ে কুম্ভমেলা অঞ্চলত উপস্থিত হৈ সংগমত স্নান কৰে। প্ৰয়াগৰাজ মহাকুম্ভ অহা 13 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈ চলিব। ভাৰতৰ এইচ এছ প্ৰণয় আৰু মালবিকা বনছৰে কুৱালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি এখন বৰ্ষা বিঘ্নিত খেলত কানাডাৰ ব্ৰায়ন ইয়াঙক 21-12, 17-21, 21-15 গেমত পৰাস্ত কৰে। প্ৰণয়ে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ চি ফেংলিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 8:10 আৰম্ভ হ'ব। ইপিনে মালবিকাই কালি মালয়েছিয়াৰ গহ জিন উইক 21-15, 21-16 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মালবিকা আজি ভাৰতীয় সময় অনুসৰি পুৱা 10:30 হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ হানিউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে মিক্সড ডাবলছত কালি ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টনিছা ক্ৰাষ্টৰ যুটীটোৱে দক্ষিণ কোৰিয়াৰ চুং হিউন আৰু হৌৱন ইয়মক 21-13, 21-14 পৰাস্ত কৰে। ভাৰতীয় যুটীটো সম্প্ৰতি প্ৰি কোৱাৰ্টাৰ ফাইনেলত আৰু চীনৰ সপ্তম বাছনিপ্ৰাপ্ত জিং চেং আৰু জি চি জাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তামিলনাডু ড্ৰেগনছে যোৱা নিশা ৰুৰকেল্লাৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত হকী ইণ্ডিয়া লীগ প্ৰতিযোগিতাৰ এখন খেলত নেডাৰলেণ্ডছৰ ড্ৰেগফ্লিকাৰ জীপ জানচেনৰ হেট্ৰিকত সহায়ত টিম গণাচিকক 6-5 পৰাস্ত কৰে। এই জয়ৰ সুবাদত তামিলনাডু ড্ৰেগনছে 4 খেলৰ পৰা 9 অৰ্জন কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে। কালিৰ আন এখন খেলত হায়দৰাবাদ তুফানছে ইউ পি ৰুদ্ৰাছক 3-0 পৰাস্ত কৰি এইবাৰৰ প্ৰতিযোগিতাৰ প্ৰথমখন খেলত জয়লাভ কৰে। প্ৰতিযোগিতাত আজি ৰুৰকেলাত হ'বলগীয়া এখন খেলত বেদান্ত কলিং লেঞ্চাৰ্ছ টীম গণাচিকৰ সন্মুখীন হ'ব। খেলখন নিশা 8:15 আৰম্ভ হ'ব। চেন্নাইন এফ চি আজি চেন্নাইত হ'বলগীয়া আই এছ এল ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ওড়িশা এফ চিৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। চেন্নাইন এফ চি বৰ্তমান 15 প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ 10 স্থানত আৰু ওড়িশা এফ চি 20 সপ্তম স্থানত আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰত প্ৰৱাসী ভাৰতীয় দিৱসৰ অষ্টাদশ অভিৱৰ্তন আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইছৰোই স্পেডেক্স অভিযানৰ অধীনত পৃথিৱীৰ নিম্ন কক্ষপথত প্ৰদক্ষিণ কৰি থকা ইয়াৰ কৃত্ৰিম উপগ্ৰহ দুটা ব্যৱহাৰ কৰি মহাকাশযান সংযুক্ত কৰাৰ সম্পৰীক্ষা পুনৰ স্থগিত ৰাখিছে। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত কালি বৈকুণ্ঠ একাদশী দৰ্শনৰ টোকেন কাউণ্টাৰত হোৱা হেঁচা ঠেলাৰ ঘটনাত 6 লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 40 লোক আহত হয়। প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি যোৱা নিশা শ্বিলঙত দেহাৱসান ঘটে। আৰু ভাৰতৰ এইচ এছ প্ৰণয় আৰু মালবিকা বনছৰে মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।